এয়া আকাশবাণী। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় চৰকাৰে কৃষক উৎপাদক সংস্থাৰ জৰিয়তে 2 কোটি কৃষকক সামৰি লোৱাৰ পদক্ষেপ লৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটৰ কেৱড়িয়াত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ প্ৰতীকস্বৰূপে একতাৰ কুচকাৱাজ মুকলি কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আছিয়ান ৰাষ্ট্ৰ আৰু সহযোগী দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সন্মিলন ADMM প্লাছত অংশগ্ৰহণৰ উদ্দেশ্যে আজি মালয়েছিয়ালৈ ৰাওনা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 4-দিনীয়া ভ্ৰমণসূচীৰে আজি ভূটানত উপস্থিত হৈছে আৰু মহিলা ICC বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আজি অষ্ট্ৰেলিয়াই ভাৰতক জয়ৰ বাবে 339 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে জনাইছে যে এতিয়ালৈকে দেশত প্ৰায় 10,000টা কৃষক উৎপাদক সংস্থা গঠন কৰা হৈছে আৰু এই সংস্থাসমূহৰ বহুতৰে বছৰি আয়ে 100 কোটি টকা চুবলৈ সমৰ্থ হৈছে। নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত সমাগম 2025 শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকি আজি মন্ত্ৰীগৰাকীয়ে কয় যে এই সংস্থাসমূহৰ 1,100টা সংস্থাই কোটিপতি হৈছে আৰু লগতে 52 লাখ কৃষক ইয়াৰ দ্বাৰা উপকৃত হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে কেন্দ্ৰীয় চৰকাৰে এই সংস্থাসমূহৰ জৰিয়তে অনাগত সময়ত 2 কোটি কৃষকক সামৰি লোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটৰ কেৱড়িয়াত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ প্ৰতীকস্বৰূপে একতাৰ কুচকাৱাজ মুকলি কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। বিহাৰৰ ৰাজধানী পাটনাত আজি এখন সংবাদমেলত শ্ৰীশ্বাহে কয় যে প্ৰতিবছৰে 31 অক্টোবৰত একতা নগৰত এই কুচকাৱাজৰ আয়োজন কৰি অহা হৈছে। শ্ৰীশ্বাহে কয় যে কাইলৈ চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া জন্মবাৰ্ষিকী উদযাপন কৰাৰ পৰিপ্ৰেক্ষিতত এই কুচকাৱাজ অনন্যৰূপে পৰিগণিত হৈছে। নতুন দিল্লীত প্ৰতিবছৰে আয়োজন কৰা গণৰাজ্য দিৱসৰ কুচকাৱাজৰ দৰে একতাৰ কুচকাৱাজৰো আয়োজন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহ, ৰাজ্যিক আৰক্ষী বাহিনীসমূহৰ লগতে দেশৰ বিভিন্ন অংশৰ শিল্পীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আৰক্ষী বাহিনীসমূহৰ অদম্য সাহস আৰু বলিদানৰ বাবে এই কুচকাৱাজ তেওঁলোকৰ নামত উৎসৰ্গিত কৰা হৈছে বুলি শ্ৰীশ্বাহে মন্তব্য কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এইবেলি দেশৰ প্ৰতিখন ৰাজ্য, জিলা, বিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ব্যাপক পৰিসৰত একতাৰ দৌৰৰ আয়োজন কৰা হ'ব। তেওঁ লগতে বিৰচা মুণ্ডাৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি 1 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ একতা নগৰত ভাৰত পৰ্বৰ আয়োজন কৰা হ'ব বুলি ঘোষণা কৰে। তেওঁ কয় যে ভাৰত পৰ্বৰ অন্তিম দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰা হ'ব। সেই দিনটোত জনজাতীয় সংস্কৃতি, নৃগোষ্ঠীয় বস্ত্ৰ সম্ভাৰ আৰু সংগীতৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে কাইলৈ নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য শীৰ্ষ সন্মিলন 2025ত অংশগ্ৰহণ কৰিব। মহৰ্ষি দয়ানন্দ সৰস্বতীৰ 200 বছৰীয়া জয়ন্তী আৰু আৰ্য সমাজৰ সেৱাৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই সন্মিলনৰ আয়োজন কৰা হৈছে। সন্মিলনৰ লগত সংগতি ৰাখি সেৱাৰ স্বৰ্ণীল 150 বছৰ শীৰ্ষক এখন প্ৰদৰ্শনী অনুষ্ঠিত হ'ব। এই প্ৰদৰ্শনীত শিক্ষা, সামাজিক সংস্কাৰ আৰু আধ্যামিক উত্থানৰ ক্ষেত্ৰত আৰ্য সমাজৰ অৱদানৰ মাধ্যমেৰে সংস্থাটোৰ পৰিৱৰ্তনকাৰী যাত্ৰাৰ বিষয়ে আলোকপাত কৰা হ'ব। এই প্ৰদৰ্শনীত দেশ বিদেশৰ আৰ্য সমাজৰ গোটসমূহৰ প্ৰতিনিধিবৰ্গই ভাগ ল'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 1 নৱেম্বৰৰ পৰা হ'বলগীয়া আছিয়ান ৰাষ্ট্ৰ আৰু সহযোগী দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সন্মিলন ADMM প্লাছত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি 2-দিনীয়া ভ্ৰমণসূচীৰে মালয়েছিয়ালৈ ৰাওনা হৈছে। শ্ৰীসিঙে এই ভ্ৰমণৰ সময়ছোৱাত মালয়েছিয়াৰ অধ্যক্ষতাত কাইলৈ আছিয়ান ভাৰত প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ অনানুষ্ঠানিক বৈঠকৰ দ্বিতীয় সংস্কৰণত ভাষণ দিব। তেওঁ এই মঞ্চত ADMM প্লাছৰ 15 বছৰীয়া প্ৰতিফলন আৰু এই পথত অগ্ৰসৰ হোৱাৰ কৌশল শীৰ্ষক বিষয়ত আলোকপাত কৰিব। এই বৈঠকে আছিয়ানৰ সদস্য ৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা আৰু অধিক শক্তিশালী কৰি এক্ট ইষ্ট নীতিক কাৰ্যকৰী কৰিব। উল্লেখযোগ্য যে শ্ৰীসিঙে সামাজিক মাধ্যম এক্স যোগে কয় যে ভাৰত আৰু আছিয়ান সদস্য ৰাষ্ট্ৰসমূহৰ মাজত প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা সুদৃঢ় কৰা আৰু এক্ট ইষ্ট নীতি আগুৱাই নিয়াৰ এই বৈঠকৰ মূল উদ্দেশ্য। ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে আছিয়ান আৰু সহযোগী ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ লগতে মালয়েছিয়াৰ জ্যেষ্ঠ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চাৰিদিনীয়া ভ্ৰমণসূচীৰে আজি ভূটানত উপস্থিত হৈছে। মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে বিত্তমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ভূটান আৰু ভাৰতৰ মাজত উমৈহতীয়া বিশ্বাস আৰু অংগীকাৰবদ্ধতাৰে কেইবাটাও চুক্তিত স্বাক্ষৰ কৰা। মন্ত্ৰীগৰাকীৰ নেতৃত্বত যোৱাত ভাৰতৰ দলটোৱে প্ৰথমে ভূটানৰ 100 বৌদ্ধ ভিক্ষুৰ বাসস্থান ঐতিহাসিক চাংচেন চোখৰ নামৰ বৌদ্ধ মঠ দৰ্শন কৰিব আৰু তাৰ পাছতেই দেশখনৰ ৰজা জিগমে খেছৰ নামগিয়েন ৱাংচুকৰ লগতে ভূটানৰ প্ৰধানমন্ত্ৰী দাসো শ্বেৰিং টপগেক লগ ধৰিব। বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। NDA আৰু মহামিত্ৰজোঁটৰ তাৰকা প্ৰচাৰক তথা শীৰ্ষ নেতাসকলে ভোটদাতাক আকৰ্ষিত কৰাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলাইছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুজফৰপুৰত এখন প্ৰচাৰ সভাত অংশ লৈ কয় যে বিহাৰৰ জনসাধাৰণৰ বাবে শিক্ষা, স্বাস্থ্য, জলসিঞ্চনকে ধৰি বিভিন্ন ক্ষেত্ৰত সুযোগ সুনিশ্চিত কৰিবলৈ NDA প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু RJDৰ নেতা তেজস্বী যাদৱক সমালোচনা কৰি কয় যে দুয়োগৰাকী নেতা কেইবা কোটি টকীয়া কেলেংকাৰীৰ গোচৰত অভিযুক্ত আৰু বৰ্তমানৰ সময়ছোৱাত দুয়োগৰাকী নেতাই কেৱল জামিনহে লাভ কৰিছে। দুয়োগৰাকী নেতাই মিছা প্ৰতিশ্ৰুতিৰে জনসাধাৰণক বিপথে পৰিচালিত কৰিছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লক্ষীচৰাইৰ ভেষত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কয় যে NDA চৰকাৰে বিহাৰত নক্সালবাদ, অপহৰণ আৰু জংঘল ৰাজৰ অন্ত পেলাবলৈ সমৰ্থন হৈছে। তেওঁ অভিযোগ কৰে যে RJDৰ শাসনকালত সমগ্ৰ ৰাজ্যখনত অপৰাধমূলক কাৰ্যকলাপে শীৰ্ষস্থান পাইছে। JDUৰ নেতা তথা মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বেগুচৰাই মাতিহানিৰ এখন জনসভাত ভাষণ দি কয় যে তেওঁৰ চৰকাৰে বিহাৰত মহিলাসকলৰ সবলীকৰণ কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে RJDৰ শাসনকালত ৰাজ্যখনত অপৰাধমূলক কাৰ্যকলাপে চূড়ান্ত পৰ্যায় লাভ কৰিছিল। ইপিনে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰু হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুই কয় যে মহামিত্ৰজোঁট শাসনলৈ আহিলে পুৰণি পেঞ্চন নীতি পুনৰ কাৰ্যকৰী কৰা হ'ব। RJDৰ নেতা তেজস্বী প্ৰসাদ যাদৱে দুৱাৰভাংগাৰ বাহাদুৰপুৰত এখন নিৰ্বাচনী সভাত ভাষণ দিয়াৰ লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বাৰবিঘাৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰতে বাণিজ্য চুক্তি চূড়ান্ত কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ সৈতে সম্পৰ্ক অব্যাহত ৰাখিছে। আজি বিয়লি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জেছৱালে কয় যে দুয়োপক্ষই বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা অব্যাহত ৰাখিছে। তেওঁ লগতে কয় যে ভাৰতীয় পক্ষই শেহতীয়াকৈ আমেৰিকাই ৰাছিয়াৰ তেল কোম্পানীসমূহৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাসমূহৰ সন্দৰ্ভতো দৃষ্টি ৰাখিছে। তেওঁ কয় যে নতুন দিল্লীৰ সিদ্ধান্তসমূহে স্বাভাৱিকতে বিশ্ব বজাৰৰ পৰিৱৰ্তনশীল ব্যৱস্থা সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰিছে। শক্তিৰ উৎস সন্দৰ্ভত ভাৰতৰ স্থিতি সকলোৱে জানে আৰু দেশৰ বৰ্ধিত সংখ্যক লোকৰ শক্তি সুৰক্ষাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বিভিন্ন উৎসৰ পৰা সুলভ শক্তি লাভ কৰাৰ বাবে ভাৰতে প্ৰয়াস চলাই আহিছে। পাকিস্তান আৰু আফগানিস্তান সন্দৰ্ভত সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত মুখপাত্ৰগৰাকীয়ে কয় যে আফগানিস্তানে নিজৰ ভূখণ্ডৰ ওপৰত সাৰ্বভৌমত্ব প্ৰয়োগ কৰাৰ বাবে পাকিস্তান ক্ষুব্ধ হৈ পৰিছে। পাকিস্তানে সীমান্তৰ সিপাৰৰ পৰা কেৱল সন্ত্ৰাসবাদকে উৎসাহিত কৰি আহিছে বুলিও অভিযোগ কৰে আৰু প্ৰতিবেশী ৰাষ্ট্ৰসমূহৰ বাবে এয়া গ্ৰহণযোগ্য নহয়। মহিলা ICC বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ নবী মুম্বাইৰ ডঃ DY পাটিল স্পৰ্টছ একাডেমী খেলপথাৰত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত আজি অষ্ট্ৰেলিয়াই ভাৰতক জয়ৰ বাবে 339 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। অষ্ট্ৰেলিয়া টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ 49 অভাৰ 5 বলত আটাইকেইটা উইকেট হেৰুৱাই 338 ৰাণ সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় চৰকাৰে কৃষক উৎপাদক সংস্থাৰ জৰিয়তে 2 কোটি কৃষকক সামৰি লোৱাৰ পদক্ষেপ লৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটৰ কেৱড়িয়াত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ প্ৰতীকস্বৰূপে একতাৰ কুচকাৱাজ মুকলি কৰিব। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতারমণে চারিদিনীয়া ভ্রমণসূচীরে আজি ভূটানত উপস্থিত হয়েছে আর মহিলা আইসিসি বিশ্বকাপ ক্রিকেট প্রতিযোগিতার দ্বিতীয় সেমি ফাইনেলত আজি অস্ট্রেলিয়ায় ভারতক জয়ের 339 রানের লক্ষ্য নির্ধারণ করে দিছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।